طاسين ميم.
تلك آيات الكتاب المبين.
এইবোৰ হৈছে সুস্পষ্ট কিতাপৰ আয়াত।
لعلك باخع نفسك ألا يكونوا مؤمنين.
সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি দুখতে আত্মঘাতী হৈ পৰিবা।
إن نشأ ننزل عليهم من السماء آية فظلت أعناقهم لها خاضعين.
আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন যাৰ ফলত সেই নিদৰ্শনৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।
ذكر من الرحمن محدث إلا كانوا عنه معرضين.
আর যেতিয়া সিহঁতৰ ওচৰলৈ ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
فقد كذبوا فسيأتيهم أنباء ما كانوا به يستهزئون.
এতেকে নিশ্চিতভাৱে সিহঁতে অস্বীকাৰ কৰিছে সেয়ে সিহঁতে যিটোক লৈ ঠাট্টা বিদ্ৰুপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰলৈ শীঘ্ৰেই আহি পৰিব।
أَوَلَمْ يَرَوْا إِلَى الْأَرْضِ كَمْ أَنْبَتْنَا فِيهَا مِنْ كُلِّ زَوْجٍ كَرِيمٍ.
সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি তাত আমি সকলো প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছো।
إن في ذلك لآية وما كان أكثرهم مؤمنين.
নিশ্চয় ইয়াত আছে নিদৰ্শন কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
وإن ربك لهو العزيز الرحيم.
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাপৰাক্ৰমশালী পৰম দয়ালু।
وَإِذْ نَادَى رَبُّكَ مُوسَىٰ أَنِ ائْتِ الْقَوْمَ الظَّالِمِينَ.
আৰু স্মৰণ কৰা যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক'লে তুমি জালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা।
قَوْمَ فِرْعَوْنَ أَلَا يَتَّقُونَ.
ফিৰাউন সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতে তাকো অৱলম্বন নকৰিবনে?
قال رب إني أخاف أن يكذبون.
موسى قال هي مور پتیپالو مور اخنکا হৈছে যে কিয়তো মোক অস্বীকার কৰিব।
ويضيق صدري ولا ينطلق لساني فأرسل إلى هارون.
আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে লগতে মোৰ জিভাও স্বাভাৱিক নহয় এতেকে তুমি হাৰুণৰ প্ৰতি ওহী প্ৰেৰণ
কৰা।
লগতে মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগ আছে সেয়ে মোৰ আশংকা হৈছে যে সিহঁতে মোক হত্যা কৰিব।
قال كلا فاذهبا بآياتنا إنا معكم مستمعون.
الله قال نهي كتير نهي تمالك ديو مور ندرخن لجوا نتشوي عمي تمالك اللغة تسو سربون كاري حسابه.
فأتيا فرعون فقولا إن رسول رب العالمين.
এতেকে তোমালোক দুয়ো ফিরাউনৰ ওচৰলৈ গৈ কোৱা নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাসূল।
ان ارسل معنا بني اسرائيل.
কে তুমি বনি ইসরায়েলক আমাৰ লগত যাবলৈ দিয়া।
قال ألم نربك فينا وليدا ولبثت فينا من عمرك سنين.
فرعون قال أمي تمك خيخوب قالت أمار مزت لارن پرن کرا نسلونه আৰু নিশ্চয় তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা।
وفعلت فعلتك التي فعلت وأنت من الكافرين
আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত।
قال فعلتها إذا وأنا من الضالين
মুছাই ক'লে সেইটো মই তেতিয়াহে কৰিছিলোঁ যেতিয়া মই পথভ্ৰান্ত আছিলোঁ।
ففررت منكم لما خفتكم فوهب لي ربي حكما وجعلني من المرسلين
এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা অৰ্থাৎ নবুৱত দান কৰিছে আৰু মোক ৰাসূলসকলৰ অন্তৰ্ভুক্ত কৰিছে।
وتلك نعمة تمنها علي أن عبدت بني إسرائيل
আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা তাৰ প্ৰকৃত সত্য এইটো যে তুমি বনি ইসরায়েলক দাসত পরিণত করিছা।
قال فرعون وما رب العالمين
ফিরাউন কলে সৃষ্টি জগতের প্রতিপালক কাকু কি?
قال رب السماوات والارض وما بينهما ان كنتم موقنين
মুসা কলে তবে আকাশসমূহ পৃথিবী আর এই দুইর মধ্যবর্তী সকল বস্তুর প্রতিপালক যদি তোমালকে নিশ্চিত বিশ্বাসী হওয়া।
قال لمن حوله الا تستمعون
فرعون তার উসরে পাজরে থাকা লোকসকলক লক্ষ্য করে কলে তোমালোকে মনোযোগ সহকারে শুনিছানে?
قال ربكم ورب ابائكم الاولين
موسی কলে তেওঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰ প্ৰতিপালক।
قال ان رسولكم الذي ارسل اليكم لمجنون
فرعون قال তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাসূলজন নিশ্চয় এজন বলিয়া।
قال رب المشرق والمغرب وما بينهما ان كنتم تعقلون
মুছাই কলে তেওঁই পূব আৰু পশ্চিমৰ লগতে এই দুয়ৰ মাজত যি যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক যদি তোমালোকে বুজি পোৱা।
قال لئن اتخذت إلها غيري لأجعلنك من المسجونين
فرعون قال যদি তুমি মোৰ পৰিৱৰ্তে আনক ইলাহ ৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম।
قال أولو جئتك بشيء مبين
মুছাই কলে যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো নিদৰ্শন লৈ আহোঁ তথাপিও তুমি মোক কাৰাৰুদ্ধ কৰিবানে?
قال فأتي به إن كنت من الصادقين
ফিৰাউন কলে যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা।
فألقى عصاه فإذا هي ثعبان مبين
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হল।
ونزع يده فإذا هي بيضاء للناظرين
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হল।
قال للملأ حوله إن هذا لساحر عليم
ফিৰাউন তার ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি কলে নিশ্চয় এওঁ হৈছে এজন সুদক্ষ যাদুকৰ।
يريد أن يخرجكم من أرضكم بسحره فماذا تأمرون؟
ياو نيزر جادو خوكتي ده تمالوكك تمالوكور دخور پرا بحسكر كوري بو بساره اتاك تمالوكي مو كي پرا مر خوديا
قالوا أرجه وأخاه وبعث في المدائن حاشرين
সিহঁতে ক'লে তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক
ইয়াতুকা বিকুল্লি সাহাৰিন আলীম
যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰসকলক লৈ উপস্থিত হয়
فَجُمِعَ السَّحَرَةُ لِمِيقَاتِ يَوْمٍ مَعْلُومٍ
তারপিছত এটা নির্ধারিত দিনের নির্দিষ্ট সময়ত জাদুকর সকলক একত্রিত করা হল
ওয়াকিল লিন্নাস হাল আনতুম মুজতামিউন
আর মানুহক কোয়া হল তোমালোক সমবেত হবানে
লাআল্লানা নাত্তাবিউস সাহারাতা ইন কানুহুমুল গালিবিন
যাতে আমি জাদুকর সকলক অনুসরণ করিব পারো যদি সিহঁতে বিজয়ী
হয়
এতেকে যেতিয়া যাদুকৰ বিলাকে আহি ফিৰাউনক ক'লে যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে
قال نعم وإنكم إذا لمن المقربين
فرعون قال هاي আর নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্ঠসকলৰ অন্তৰ্ভুক্ত হবা
قال لهم موسى ألقوا ما أنتم ملقون
موسی কিহঁত কলে তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা
فألقوا حبالهم وعصيهم وقالوا بعزة فرعون إنا لنحن الغالبون
তাৰপিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক'লে ফিৰাউনৰ মৰ্যাদাৰ শপত নিশ্চয় আমিয়েই বিজয়ী হ'ম
فألقى موسى عصاه فإذا هي تلقف ما يأفكون
তাৰপিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে ফলত তৎক্ষণাত ই সিহঁতৰ মিছাকৃতিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে
فألقي السحرة ساجدين
তেতিয়া যাদুকৰসকল সাজদাবনত হৈ পৰিল
قالوا آمنا برب العالمين
তেওঁলোকে ক'লে আমি ইমান আনিলো বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি
رب موسى وهارون
موسى আৰু هارونৰ প্ৰতিপালকৰ প্ৰতি
قال آمنتم له قبل أن آذن لكم إنه لكبيركم الذي علمكم السحر فلسوف تعلمون لأقطعن أيديكم وأرجلكم من خلاف ولأصلبنكم أجمعين
ফিরাউন কলে মই তোমালোকক অনুমতি দিয়ার আগতেই তোমালোকে তার প্রতি বিশ্বাস করিলা নিশ্চয় সেয়ে হয়েছে তোমালোক প্রধান আর সেয়ে তোমালোকক জাদু শিক্ষা দিছে এতেকে তোমালোক শীঘ্রই ইয়ার পরিণাম পাবা নিশ্চয় আমি তোমালোকর হাত আর ভরি বিপরীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে খুলবিদ্ধ কৰিম
قالوا لا ضير إنا إلى ربنا منقلبون
তেওঁলোকে ক'লে কোনো অসুবিধা নাই নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালে উভতি যাম
إنا نطمع أن يغفر لنا ربنا خطايانا أن كنا أول المؤمنين
আশা পোষণ কৰোঁ যে আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।
إلى موسى أن أسر بعبادي إنكم متبعون
আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহি কৰিলো যে আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ'ব।
فأرسل فرعون في المدائن حاشرين
তারপিছত ফিরাউনে শহরে শহরে লোক সংগ্রহকারী প্রেরণ করিলে।
إن هؤلاء لشرذمة قليلون
এই বলি যে নিশ্চয় ইহঁত হইছে ক্ষুদ্র একটা দল।
وَإِنَّهُمْ لَنَا لَغَائِظُونَ
আর নিশ্চয় সিহঁতে আমার ক্রোধ উদ্রেক করেছে।
وَإِنَّا لَجَمِيعٌ حَاذِرُونَ
আর নিশ্চিতভাবে আমি সকলোৱে সদায় সতর্ক।
فَأَخْرَجْنَاهُمْ مِنْ جَنَّاتٍ
ফিরাউন গোষ্ঠীক সিহঁতর উদ্যান সমূহ আর প্রসরবনের পর বহিষ্কার করিল। ধন ভান্ডার আর মনোরম সৌদমালার পরাও
এইদরেই
হয়েছিল আর আমি বনি ইসরায়েল করেছিল এইবোৰৰ অধিকারী।
فأتبعوهم مشرقين
সিহঁতে সূর্যোদয়ের প্রাক মুহূর্ততে তেওঁলোকক চুচা ললে।
فلما ترى الجمعان قال أصحاب موسى إنا لمدركون
এতেকে যেতিয়া দুয়ো দলে পরস্পরক দেখিলে তেতিয়া মুসার সঙ্গী সকলে কলে নিশ্চয় আমি ধরা পড়িল।
قال كلا ان معي ربي سيهدين
মুসাই কলে কেতিয়াও নহয়, মোর লগত মোর প্রতিপালক আছে, অনতিপলমে তেও মোক পথ নির্দেশ দিব।
فأوحينا إلى موسى أن اضرب بعصاك البحر فانفلق فكان كل فرق كالطود العظيم
তারপিছত আমি মুসার প্রতি ওহি করিল যে তুমি তোমার লাকুটিরে সাগরত আঘাত করা, ফলত সাগর বিভক্ত হয়ে প্রত্যেক ভাগ বিশাল পর্বতের দ্বারা হয়ে গেল।
وأزلفنا ثم الآخرين
আর আমি আন্দোলটুকু সেই ঠাইয়ের নিকটবর্তী করিলো।
وأنجينا موسى ومن معه أجمعين
আর আমি উদ্ধার করিলো মুসা আর তার সঙ্গী সকল।
ثم أغرقنا الآخرين
তারপিছত ডুবাই মারিলো আনটো দলক।
ইন্না ফি যালিকা লাআয়াতান ওয়া মা কানা আকছারুহুম মুমিনিন
নিশ্চয় ইয়াত আছে নিদর্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
ওয়া ইন্না ৰব্বাকা লাহুৱাল আজিজুৰ ৰহীম
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাপ্ৰক্ৰমশালী পৰম দয়ালু।
ৱাতলু আলাইহিম নাবা ইব্ৰাহিম
আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহিমৰ বৃত্তান্ত বৰ্ণনা কৰা।
ইজ ক্বালা লিআবীহি ৱা ক্বাওমিহি মা তাআবুদুন
যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল তোমালোকে কিহৰ ইবাদত কৰা।
قالوا نعبد أصناما فنظل لها عاكفين
কিহঁতে কলে আমি মূর্তি পূজা করো, এতে আমি নিস্তার হইতে সেইটোকে ধরে থাকিম।
قال هل يسمعونكم إذ تدعون
তেওঁ ক'লে তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে শুনা পায়নে
أو ينفعونكم أو يضرون
অথবা সিহঁতে তোমালোকৰ উপকাৰ বা অপকাৰ কৰিব পাৰেনে
قالوا بل وجدنا آباءنا كذلك يفعلون
সিহঁতে ক'লে বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছো তেওঁলোকে এনেকৈয়ে কৰিছিল
قال أفرأيتم ما كنتم تعبدون
إبراهيم قال তোমালোকে ভাবি চাইছানে যি সকল ইবাদত তোমালোকে কৰি আছা
أنتم وآباؤكم الأقدمون
তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল
فإنهم عدو لي إلا رب العالمين
كيوت أتاي مور فترو كيوال بيسو جگت رب الله الباهيد
الذي خلقني فهو يهدين
جيزن موك سيستي كوريسه تار بيسو تواي موك هدايت ديسه
والذي هو يطعمني ويسقين
تواي موك أهار كوراي আৰু তেওঁই মোক পান
কৰায়
আৰু যেতিয়া মই অসুস্থ হওঁ তেতিয়া তেওঁই মোক আৰোগ্য কৰে
তেওঁই
মোৰ মৃত্যু ঘটাব আৰু তেওঁই মোক পুনৰুজ্জীৱিত কৰিব
والذي أطمع أن يغفر لي خطيئتي يوم الدين
আৰু তেওঁৰ ওচৰতে মোৰ আশা আছে তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব
رب هب لي حكما وألحقني بالصالحين
হে মোৰ প্ৰতিপালক মোক হিকমত দান কৰা আৰু সৎকৰ্মশীল সকলৰ অন্তৰ্ভুক্ত
কৰা
আৰু পৰৱৰ্তী সকলৰ মাজত মোৰ সুনাম সুখ্যাতি অব্যাহত
ৰাখা আৰু
মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা
واغفر لأبي إنه كان من الضالين
أرمور بيتي خما كرا نتشي تاو پا درست بلا كرا انتر بكتو
ولا تخزني يوم يبعثون
أرهيمور بيتي پالو پنرتنر دينا مك لانچتو نو كريبا
يوم لا ينفع مال ولا بنون
جننا ধন সম্পদ আর সন্তান সন্ততি কোনো কামত নাহিব
الا من اتى الله بقلب سليم
كيدنا উপকৃত হব কেবল সেই ব্যক্তি যিজন লৈ আহিব আল্লাহর রসুলত বিশুদ্ধ অন্তকরণ
وَأُزْلِفَتِ الْجَنَّةُ لِلْمُتَّقِينَ
أَرُخَيْتِنَا مُتَّقِيَ حَقَلَرْ بَابَي نِكُدْ بَرْتِكَ رَحَوَ جَنَّاتِ
وَبُرِّزَتِ الْجَحِيمُ لِلْغَاوِينَ
أَرُبَدْ بُرُسْتُ حَقَلَرْ بَابَي أُنْمُسِتِكَ رَحَوَ جَهَنَّامِ
وَقِيلَ لَهُمْ أَيْنَمَا كُنْتُمْ تَعْبُدُونَ
সিহঁতক কোৱা হ'ব তোমালোকৰ সেইবোৰ উপাস্যাজি ক'ত যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা
আল্লাহৰ
পৰিৱৰ্তে সিহঁতে তোমালোকক সহায় কৰিবনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষম নে তাৰপিছত সেই উপাস্যবোৰক আর পদভ্রষ্ট বিলাকক তলমূর করে জাহান্নামত নিক্ষেপ করা হব।
وَجُنُودُ إِبْلِيسَ أَجْمَعُونَ
লগতে ইবলিসৰ সৈন্য বাহিনী বিলাককো।
قَالُوا وَهُمْ فِيهَا يَخْتَصِمُونَ
কিয়তো তাত বিতর্কত লিপ্ত হৈ কব
تالله إن كنا لفي ضلال مبين
اللهর শপথ নিশ্চয় আমি স্পষ্ট পথভ্রষ্টতা ছিল।
إذ نسويكم برب العالمين
যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলো।
وما أضلنا إلا المجرمون
আর আমাক কেবল অপরাধী বিলাকেই পথভ্রষ্ট করেছিল।
فما لنا من شافعين
এতে কি আমার কোনো সুপারিশকারী নাই।
ولا صديق حميم
আর কোনো অন্তরঙ্গ বন্ধু নাই।
فَلَوْ أَنَّ لَنَا كَرَّةً فَنَكُونَ مِنَ الْمُؤْمِنِينَ
هاي যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালো হেতেন তেন্তে আমি মুমিন সকলৰ অন্তৰ্ভুক্ত হৈ গলো হেতেন।
إِنَّ فِي ذَلِكَ لَآيَةً وَمَا كَانَ أَكْثَرُهُم مُؤْمِنِينَ
নিশ্চয় ইয়াত আছে নিদৰ্শন কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাপৰাক্ৰমশালী পৰম দয়ালু।
كَذَّبَتْ قَوْمُ نُوحٍ الْمُرْسَلِينَ
نُوح সম্প্ৰদায় ৰাসূলসকলক অস্বীকাৰ কৰিছিল।
إِذْ قَالَ لَهُمْ أَخُوهُمْ نُوحٌ أَلَا تَتَّقُونَ
যেতে খিয়াতৰ ভাতৃ নুহে খিয়াতক কৈছিল তোমালোকে তাকৱা অবলম্বন নকৰিবানে।
إِنِّي لَكُمْ رَسُولٌ أَمِينٌ
নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাসূল।
فَاتَّقُوا اللَّهَ وَأَطِيعُونَ
এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
ওয়ামা আসআলুকুম আলাইহি মিন আজরিন ইন আজরিয়া ইল্লা আলা রাব্বিল আলামিন
আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো। মোৰ প্ৰতিদান হৈছে কেৱল বিশ্বজগতৰ ৰব আল্লাহৰ ওচৰত।
ফাত্তাকুল্লাহ ওয়া আতিউ
এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
ক্বালু আনুমিনু লাকা ওয়াত্তাবাকাল আরযালুন
সিহঁতে ক'লে আমি তোমাৰ প্ৰতি ইমান আনিম নেকি অথচ তোমাক কেৱল নিম্ন শ্ৰেণীৰ লোকেহে অনুসৰণ কৰিছে।
ক্বালা ওয়ামা ইলমি বিমা কানু ইয়ামালুন
নুহে ক'লে সিহঁতে কি কৰে সেই বিষয়ে জনাটো মোৰ কি প্ৰয়োজন।
ইন হিসাবুহুম ইল্লা আলা রাব্বি লাউ তাশউরুন
সিহঁতৰ হিসাব লোৱাটো হৈছে মোৰ প্ৰতিপালকৰ কাম যদি তোমালোকে বুজি পালাহেঁতেন।
ওয়ামা আনা বিতারিদিল মুমিনিন
আৰু মুমিনসকলক খেদি পঠিওৱাটো মোৰ কাম নহয়।
إن أنا إلا نذير مبين
ময়ে কেবল এজন স্পষ্ট সতর্ককারী।
قالوا لئن لم تنته يا نوح لتكونن من المرجومين
কিয়তে কলে হে নূহ যদি তুমি বিরত নহুয়া তেন্তে নিশ্চয় তোমাক খিলদলিয়াই মৃত্যুদণ্ড প্রদান করা হব।
ক্বাল রাব্বি ইন্না কওমি কাযযাবুন
নুহে প্রার্থনা করে কলে হে মোর প্রতিপালক নিশ্চয় মোর সম্প্রদায় মোক অস্বীকার করেছে।
فافتح بيني وبينهم فتحا ونجني ومن معي من المؤمنين
خير তুমি মোর আৰু হিয়তৰ মাজত স্পষ্ট ৰূপে মীমাংসা কৰি দিয়া লগতে মোক আৰু মোৰ লগত থকা মুমিনসকলক ৰক্ষা কৰা
فأنجيناه ومن معه في الفلك المشحون
ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বুজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ
ثم أغرقنا بعد الباقين
তাৰ পিছত বাকী থকা সকলক ডুবাই মাৰিলোঁ
إن في ذلك لآية وما كان أكثرهم مؤمنين
نتجيات سي ندركن كنتو خيوطر حراح باقي مؤمن نهي
وإن ربك لهو العزيز الرحيم
أرو نتجي تمار پوٹي پالوك تواي محا پراكرم حالي پرم رأيلو
كذبت عاد المرسلين
عادهم برده رسول حق لك أشكر برسل
إذ قال لهم أخوهم هود ألا تتقون
جتے خيانت اور بھٹی هودے خيانت اور کوئی سل تمالك تقوى بلو من نقری بانے
إني لكم رسول أمين
নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাসূল
ফাত্তাকুল্লাহ ওয়া আতিউন
এতেকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা
ওয়া মা আসআলুকুম আলাইহি মিন আজরিন ইন আজরিয়া ইল্লা আলা রাব্বিল আলামিন
আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব আল্লাহৰ ওচৰত
اتبنون بكل ريع آية تعبثون
তোমালোকে কিয় প্ৰতিটো উচ্চ স্তৰত অযথা হৌদ নিৰ্মাণ কৰা
وتتخذون مصانع لعلكم تخلدون
আৰু তোমালোকে এনেকৈ প্ৰসাদসমূহ নিৰ্মাণ কৰি আছা যেনিবা তোমালোকে পৃথিৱীত চিৰস্থায়ী হবা
وَإِذَا بَطَشْتُمْ بَطَشْتُمْ جَبَّارِينَ
আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা
فَاتَّقُوا اللَّهَ وَأَطِيعُونَ
এতিয়া তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা
وَاتَّقُوا الَّذِي أَمَدَّكُمْ بِمَا تَعْلَمُونَ
আৰু তোমালোকে তাকৱা অৱলম্বন কৰা সেই সত্যৰ যিজনে তোমালোকক এনেকুৱা বিষয়েৰে সহায় কৰিছে যিবোৰ তোমালোকে জানা
أَمَدَّكُمْ بِأَنْعَامٍ وَبَنِينَ
তেওঁ তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান উদ্যান আৰু
ঝৰ্ণাসমূহ
নিশ্চয় মই তোমালোকৰ ওপৰত এটা মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছো
قالوا سواء علينا أوعظت أم لم تكن من الواعظين
كيوتا قالে তুমি আমাক উপদেশ দিয়া বা নিদিয়া উভয় আমার ভাবে সমান
إن هذا إلا خلق الأولين
এইটো পূৰ্ববৰ্তীসকলৰ ৰীতি নীতিহে মাত্ৰ
ওয়ামা নাহনু বিমুআযাবিন
আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ
ফাকাযযাবুহু ফাআহলাকনাহুম ইন্না ফি যালিকা লাআয়াতান ওয়ামা কানা আকছারুহুম মুমিনিন
এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগী মুমিন নহয়।
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁৱেই মহাপ্ৰক্ৰমশালী পৰম দয়ালু।
كَذَّبَتْ ثَمُودُ الْمُرْسَلِينَ
সামুদ সম্প্ৰদায়ৰ ৰাসূলসকলক অস্বীকাৰ কৰিছিল।
إِذْ قَالَ لَهُمْ أَخُوهُمْ صَالِحٌ أَلَا تَتَّقُونَ
যেতিয়া সিহঁতৰ ভাতৃ চলেহে সিহঁতক কৈছিল, তোমালোকে আল্লাহৰ তাকো অৱলম্বন নকৰিবানে?
ইন্নী লাকুম ৰাসূলুন আমীন
নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাসূল।
ফাত্তাকুল্লাহা ওয়া আতিউন
এতেকে তোমালোকে আল্লাহৰ তাকো অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
وَمَا أَسْأَلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ أَجْرِيَ إِلَّا عَلَى رَبِّ الْعَالَمِينَ
আর মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো, মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব আল্লাহৰ ওচৰত।
أَتُتْرَكُونَ فِي مَا هَا هُنَا
ভোগবিলাকৰ মাজত তোমালোকক নিৰাপদে এৰি দিয়া হ'বনে?
ফি জান্নাতিন ওয়া উয়ুন
উদ্যান আৰু ঝর্ণাসমূহৰ মাজত,
ওয়া যুরুইন ওয়া নখলিন তালউহা হাদীম
শস্য ক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত,
وتنحتون من الجبال بيوتا فارهين
আৰু তোমালোকে নিপুণতৰ হৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা সেইবোৰৰ মাজত,
فاتقوا الله واطيعون
এতেকে তোমালোকে আল্লাহ তাকো অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
ولا تطيعوا امر المسرفين
আৰু তোমালোকে সীমালংঘনকাৰী সকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা।
الذين يفسدون في الارض ولا يصلحون
যিসকলে পৃথিৱীত বিপদ সৃষ্টি কৰে আৰু সংশোধন নকৰে তথা শান্তি স্থাপন নকৰে।
قالوا انما انت من المسحرين
কিয়তে কলে তুমি হৈছা জাদুগ্রস্ত বিলাকৰ অন্যতম।
ما انت الا بشر مثلنا فات بايه ان كنت من الصادقين
তুমি দেখোন আমাৰ দৰে এজন মানুহ, কে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা।
قال هذه ناقة لها شرب ولكم شرب يوم معلوم
তেওঁ ক'লে এইজনী হৈছে নিদৰ্শনীয় উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।
ولا تمسوها بسوء فيأخذكم عذاب يوم عظيم
আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি অনিষ্ট সাধন কৰা তেন্তে মহাদিবসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ'ব।
فعقروها فأصبحوا نادمين
তথাপিও সিহঁতে সেই উজ্জ্বলীক বধ করিলে, পরিণামত সিহঁত অনুতপ্ত হল।
ফাআখাযাহুমুল আযাব ইন্না ফি যালিকা লাআয়াতান ওয়া মা কানা আকছারুহুম মুমিনিন
ফলত শাস্তিয়ে সিহঁতক গ্রাস করিলে, নিশ্চয় ইয়াত আছে নিদর্শন কিন্তু সিহঁতৰ সৰহভাগী মুমিন নহয়।
وَإِنَّ رَبَّكَ لَهُوَ الْعَزِيزُ الرَّحِيمُ
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাপৰাক্ৰমশালী পৰম দয়ালু।
كذبت قوم لوط المرسلين
لوط সম্প্রদায় রাসূল সকলক অস্বীকার কৰিছিল
إذ قال لهم أخوهم لوط ألا تتقون
যেতে সিহঁতৰ ভাতৃ লুতে কৈছিল তোমালোকে তাকো অবলম্বন নকৰিবানে
إني لكم رسول أمين
নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাসূল
فاتقوا الله وأطيعون
এতেকে তোমালোকে আল্লাহৰ তাকো অবলম্বন কৰা আৰু মোৰ অনুকৰণ কৰা
وما أسألكم عليه من أجر إن أجري إلا على رب العالمين
আর মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগত ৰব আল্লাহৰ ওচৰত
أتأتون الذكران من العالمين
সৃষ্টি জগতৰ মাজত নারী সকলক এৰি তোমালোকে কেৱল পুৰুষ সকলৰ ওচৰতে উপগত হোৱা কিয়
وتذرون ما خلق لكم ربكم من ازواجكم بل انتم قوم عادون
আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যি স্ত্ৰী সকলক সৃষ্টি কৰিছে কিয়তক তোমালোকে বৰ্জন কৰি আছা বৰং তোমালোক হৈছে এটা সীমা লংঘনকাৰী সম্প্ৰদায়
قالوا لئن لم تنته يا لوط لتكونن من المخرجين
সিহঁতে ক'লে হে লুত তুমি যদি বিৰত নোহোৱা তেন্তে নিশ্চয় তুমি নিৰ্বাসিত হবা
قال إني لعملكم من القالين
তেওঁ ক'লে নিশ্চয় মই তোমালোকৰ এই কুকৰ্মক ঘৃণা কৰোঁ
رب نجني وأهلي مما يعملون
তেওঁ প্ৰাৰ্থনা কৰি ক'লে হে মোৰ প্ৰতিপালক মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কুকৰ্মৰ পৰা ৰক্ষা কৰা
فنجيناه وأهله أجمعين
ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ
إلا عجوزا في الغابرين
কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে যিজনী আছিল পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত
ثم دمرنا الآخرين
তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ
وأمطرنا عليهم مطرا فساء مطر المنذرين
আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল
إن في ذلك لآية وما كان أكثرهم مؤمنين
নিশ্চয় ইয়াত আছে নিদৰ্শন কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়
وإن ربك لهو العزيز الرحيم
আৰু নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই মহাপৰাক্ৰমশালী পৰম দয়ালু
كذب أصحاب الأيكة المرسلين
أيكار أديبكي هكلو رسول هكلو أشكر كريسي
إذ قال لهم شعيب ألا تتقون
جتيا شعيب هكلو كويسي تمالك تقوى بلوم من نقريبان
إني لكم رسول أمين
নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাসূল
ফাত্তাকুল্লাহ ওয়া আতিউন
এতেকে তোমালোকে আল্লাহৰ তাকো অবলম্বন কৰা আৰু মোৰ অনুকৰণ কৰা
ওয়া মা আসআলুকুম আলাইহি মিন আজরিন ইন আজরিয়া ইল্লা আলা রাব্বিল আলামিন
আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰো মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগত ৰব আল্লাহৰ ওচৰত
أَوْفُوا الْكَيْلَ وَلَا تَكُونُوا مِنَ الْمُخْسِرِينَ
তোমালোকে ওজন কৰোতে পৰিপূৰ্ণৰূপে ওজন কৰিবা যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহবা
وَزِنُوا بِالْقِسْطَاسِ الْمُسْتَقِيمِ
আৰু ওজন কৰিবা সঠিক তোলাচলি
وَلَا تَبْخَسُوا النَّاسَ أَشْيَاءَهُمْ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ
আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা
وَاتَّقُوا الَّذِي خَلَقَكُمْ وَالْجِبِلَّةَ الْأَوَّلِينَ
আৰু সেইসত্তাৰ তাকো অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্ববৰ্তীসকলক সৃষ্টি কৰিছে
قَالُوا إِنَّمَا أَنْتَ مِنَ الْمُسَحَّرِينَ
সিহঁতে ক'লে তুমি হৈছে যাদুগ্ৰস্তসকলৰ অন্যতম
ওয়ামা আনতা ইল্লা বাশারুম মিছলুনা ওয়া ইন্না যুন্নুকা লামিনাল কাযিবিন
তুমি দেখোন আমাৰ দৰে এজন মানুহ আৰু আমি তোমাক মিছলীয় বিলাকৰ অন্তৰ্ভুক্ত বুলি ভাবো
فأسقط علينا كسفا من السماء إن كنت من الصادقين
এতেকে তুমি যদি সত্যবাদী হোৱা তেন্তে আকাশৰ পৰা এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়াচোন
قال ربي أعلم بما تعملون
তেওঁ ক'লে মোৰ প্ৰতিপালকে ভালদৰে জানে তোমালোকে যি কৰা
فكذبوه فأخذهم عذاب يوم الظلة إنه كان عذاب يوم عظيم
এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি
إن في ذلك لآية وما كان أكثرهم مؤمنين
نتشي ياتس ندر خن كنت خيوطر حراح باقي مؤمن نوي
وإن ربك لهو العزيز الرحيم
أر نتشي تمار پوٹي پالو تواي محا پراكرم حالي پروم دائلو
وَإِنَّهُ لَتَنزِيلُ رَبِّ الْعَالَمِينَ
নিশ্চয় এই কোরআন বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ
نَزَلَ بِهِ الرُّوحُ الْأَمِينُ
বিশ্বস্ত ৰূহ জিব্ৰীলে এখন লৈ অৱতৰণ কৰিছে
عَلَى قَلْبِكَ لِتَكُونَ مِنَ الْمُنذِرِينَ
তোমাৰ হৃদয়ত যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা
بِلِسَانٍ عَرَبِيٍّ مُبِينٍ
সুস্পষ্ট আৰবী ভাষাত
وَإِنَّهُ لَفِي زُبُرِ الْأَوَّلِينَ
আৰু নিশ্চয় পূৰ্ববৰ্তী কিতাপসমূহতো ইয়াৰ বিষয়ে উল্লেখ আছে
أَوَلَمْ يَكُنْ لَهُمْ آيَةً أَنْ يَعْلَمَهُ عُلَمَاءُ بَنِي إِسْرَائِيلَ
এইখন সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে বনি ইছৰাইলৰ আলিমসকলেও এই বিষয়ে জানে
وَلَوْ نَزَّلْنَاهُ عَلَى بَعْضِ الْأَعْجَمِينَ
আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন
فَقَرَأَهُ عَلَيْهِمْ مَا كَانُوا بِهِ مُؤْمِنِينَ
আৰু সেইখনক তেওঁ সিহঁতৰ সন্মুখত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ইমান পোষণ নকৰিলেহেঁতেন
كذلك سلكناه في قلوب المجرمين
এইদৰে আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছো
لا يؤمنون به حتى
সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ইমান পোষণ নকৰিব। এতেকে সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব। তেতিয়া সিহঁতে কব, আমাক অলপ অৱকাশ দিয়া হবনে? তথাপিও সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি? তুমি ভাবি চোৱাচোন, যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ বিলাস কৰিবলৈ দিওঁ, তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আহি পৰে। সিহঁতক যিবোৰ ভোগবিলাকৰ উপকৰণ হিচাপে দিয়া হৈছিল সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে? আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল। সিহঁতৰ বাবে স্মৰণ হিচাপে, আৰু আমি অন্যায়কাৰী
নহয়।
আৰু চয়তানবিলাকে এইখন লৈ অৱতৰণ কৰা নাই। আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে এই কামৰ সামৰ্থ্যও সিহঁতৰ নাই।
ইন্নাহুম আনিস সামঈ লামাযুলুন,
নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।
ফালা তাদউ মাআল্লাহি ইলাহান আখাৰা ফাতাকুনা মিনাল মুআযযাবিন,
এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্রাপ্ত বিলাকর অন্তর্ভুক্ত হবা।
وأنذر عشيرتك الأقربين,
আর তুমি তোমার নিকটাত্মীয় সকল সতর্ক করা।
واخفض جناحك لمن اتبعك من المؤمنين,
আর মুমিন সকলের মাঝে যে সকলে তোমার অনুকরণ করে তেওঁলোকৰ প্রতি তোমার বাহু অবনত করা।
فَإِنْ عَصَوْكَ فَقُلْ إِنِّي بَرِيءٌ مِّمَّا تَعْمَلُونَ,
এতেকে তেওঁলোকে যদি তোমাৰ অবাধ্যতা কৰে তেন্তে কোৱা, তোমালোকে যি কৰা নিশ্চয় তাৰ বাবে মই দায়ী নহয়।
وَتَوَكَّلْ عَلَى الْعَزِيزِ الرَّحِيمِ,
আৰু তুমি ভৰসা কৰা পৰাক্ৰমশালী পৰম দয়ালু আল্লাহৰ ওপৰত।
আল্লাযী ইয়াৰাকা হীনা তাকুম,
যিজনে তোমাক দেখে যেতিয়া তুমি ছালাতৰ বাবে থিয় হোৱা।
ওয়া তাকাল্লুবাকা ফিস সাজিদিন,
আৰু তেওঁৱেই সাজদাকাৰী সকলৰ মাজত তোমাৰ গতিবিধি লক্ষ্য কৰে।
ইন্নাহু হুৱাস সামিউল আলীম,
নিশ্চয় তেওঁ সর্বশ্রোতা সর্বজ্ঞ।
হাল উনাব্বিউকুম আলা মান তানাজ্জালুশ শায়াতিন,
মই তোমালোকক সংবাদ দিম নে কাৰ ওপৰত শয়তান অৱতীৰ্ণ হয়?
তানাজ্জালু আলা কুল্লি আফাকিন আসীম,
সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপিষ্ট ব্যক্তিৰ ওপৰত।
ইউলকুনা সামআ ওয়া আকছারুহুম কাযিবুন,
সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই হৈছে মিছলীয়া।
ওয়াশ শুআরা يَتَّبِعُهُمُ الْغَاوُونَ
আর কবি হকল খিয়তর অনুকরণ কেবল বিভ্রান্ত বিলাকে হে করে
আলম তারা আন্নাহুম ফি কুল্লি ওয়াদি ইয়াহিমুন
তুমি লক্ষ্য করা নাই নে যে খিয়ত উদ্ভ্রান্ত হই প্রত্যেক উপত্যকাত ঘুরি ফুরে
وَأَنَّهُمْ يَقُولُونَ مَا لَا يَفْعَلُونَ
আর খিয়তে এনেকুয়া কথা কয় যেটু খিয়তে নিজেই নকরে
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَذَكَرُوا اللَّهَ كَثِيرًا وَانْتَصَرُوا مِنْ بَعْدِ مَا ظُلِمُوا وَسَيَعْلَمُ الَّذِينَ ظَلَمُوا أَيَّ مُنْقَلَبٍ يَنْقَلِبُونَ
কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ইমান আনিছে সৎকৰ্ম কৰিছে আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে জালিমসকলে শীঘ্ৰেই জানিবলৈ পাব যে কোন ধরনের গন্তব্যস্থলত সিহঁতে প্রত্যাবর্তন করিব।